Good evening. Itu Akashvani ko ima. Sam laga nagamis khobor lagi naiji. Akam dong. Pula headlines. Union Home Minister Amit Shah bara AI aro deep tech to ahia economy laga dolkari pillars inaga mati shi. Naga Hospital Authority ko ima laga College of Nursing te International AIDS Candlelight Memorial manai shi. Deputy Commissioner ko ima bara National Flag thik chula bole aro telaga dignity rakhi bole opor khuta mani bole janai shi. Aro sarkar bara kuchhi ki CBSE Class 12 examinations te on-screen marking system para evaluation te transparency aro objectivity borai dishe. Etia pura khobor. Union Home and Cooperation Minister Amit Shah para AI aro deep tech to future economy karne ekta dorkari pillar inega matishe. Ahmedabad Gujarat te ajirin Million Minds Tech Park Phase 1 aro Grammy City Campus inaugurate kurikina tai kushi ki India to duniya laga sob jagate olai thakia sector te ekta leader hoikina ase.
आने वाले 25 साल में जो सेक्टर विश्व की अर्थनीति को विश्व के अर्थतंत्र को दिशा देंगे वो सभी क्षेत्र में आज भारत फाउंडर बनकर अपनी मजबूत उपस्थिति को दर्ज करा रहा है और यही बता रहा है कि भारत का भविष्य बहुत सुनहरा है। एआई और डीप टेक के जो भविष्य है इसके लिए इसके जैसे टेक पार्क बहुत बड़ा काम भी करेंगे और इसको आगे भी बढ़ाएंगे।
श्री शाह जो गुजरात ते दुई तीन लगा विजिट ते तय पर गांधीनगर ते नेशनल इंस्टीट्यूट ऑफ डिजाइन ते इनोवेशन और इंक्यूबेशन सेंटर इनोग्रेट करी छे। मिनिस्टर पर आरो गांधीनगर डिस्ट्रिक्ट कोऑपरेटिव मिल्क प्रोड्यूसर्स यूनियन लिमिटेड माधुर डायरी लगा नतुन बना 5 लाख लीटर कैपेसिटी प्लांट लगा इनोग्रेशन मिलाई किना किसीमान उन्नति काम लगा इनोग्रेट कुरिशी और फाउंडेशन स्टोन जुराइशी। दुनिया पुरात पारा कम्युनिटीज खान लगत मिले किना नगा हॉस्पिटल अथॉरिटीज कोई माते कॉलेज ऑफ नर्सिंग ते इंटरनेशनल एड्स कैंडललाइट मेमोरियल मनाइशी। इतु दिन लगा दरकारी अपर बात कुरी किना डिस्ट्रिक्ट एड्स कंट्रोल ऑफिसर दिशा डॉक्टर चिपेनथंग कितान पारा कुशी की इतु इंटरनेशनल एड्स कैंडललाइट मेमोरियल तो एचआईवी और एड्स खिलाफ सबसे पुराना और सबसे मतलब थाकिया कम्युनिटी लेड मूवमेंट आसे। डॉक्टर कितान पारा कुशी की इतु कैंडललाइट मेमोरियल तो एकता दिखा बोले इवेंट पारा पिछी आसे और इतु तो सॉलिडेरिटी और मोरम दिखा बोले लगा एकता ताकत दिखाई आसे। इतु लगा थीम लाइट द लेगेसी रिमेम्बर एडवांस एक्ट अपर जनाय किना तई कुशी की इतु पारा एड्स लगत जोड़े किना थाकिया बीमारी पारा जान जा मानुखान के मान करे आरो एक्टिविस्ट हेल्थ केयर वर्कर आरो मदद करिया मानुखान के दिखी पाए आरो स्टिग्मा डिस्क्रिमिनेशन आरो इनइक्वालिटी खिलाफ लड़ाई करे बोले माटीसे।
Millions of lives have been lost to AIDS related illness worldwide and the pain of that loss continues to be felt by families and communities. Remembering those individuals is an act of honor and respect. At the same time, remembrance also means acknowledging the ongoing challenges faced by people living with HIV today. Although medical science has advanced significantly, stigma, fear, misinformation, and social inequality still prevent many individuals from accessing healthcare and support. The importance of compassion and human dignity, the need to continue educating future generations.
डॉक्टर कितान बरा कुशी की एआरटी आरो बाल हेल्थकेयर निशिना मेडिकल आगे बोरिया परा एचआईवी आरो बेसी मानुकान कारणे एकता मैनेज करिबो परया इनेगा बोटले कुरी दिशे होले भी पॉवर्टी मिस इन्फॉर्मेशन आरो सोशल स्टिग्मा निशिना दिक्तरी परा दुख पा मानुकान के मदद पुंचा बोले दिक्तर पाए ताई परा सरकार कम्युनिटीज एजुकेशनल इंस्टीट्यूशंस परिवार आरो सिविल सोसाइटी ऑर्गेनाइजेशंस खान के जानकारी फैला हेल्थ केयर एक्सेस आरो सपोर्ट सिस्टम्स तक करिबोले कारणे मिलेकिना काम करिबोले लागे इनगा जनाइसे। मिनिस्ट्री ऑफ होम अफेयर्स पर डायरेक्शंस दिया हिसाब ते डिप्यूटी कमिश्नर कोहिमा पर नेशनल फ्लैग ठीक चलाबोले आरो तलागा डिग्निटी ऊपर कारा के मानी बोले आरो जानकारी फैलाबोले निमित्ते एकता सर्कुलर ओलाइसे। इतु नेशनल फ्लैग पर देश मानुखान लगा भरोसा और भावनाओ खान दिखाई और हतए मान करिबो लागे। इतु नेशनल फ्लैग ओवर यूनिवर्सल मरम और लयल्टी थाकिले भी इतु लगा कानून प्रैक्टिस और सरकारे जानाबोले तो आम मानुखान के कमती जानकारी दिखाई आसे। फ्लैग कोड हिसाब ते पेपर फ्लैग्स खान नेशनल कल्चरल और स्पोर्ट्स माना समयते पारिबो होले भी इतु खान तो माटीते नाफिलाबो लागे और नेशनल फ्लैग के मान दिखाई किना ठीक नियम परा फेलाबो लागे। सब डिपार्टमेंट लगा हेड खान के मास अवेयरनेस प्रोग्राम रखी बोले जनाइसे और नेशनल फ्लैग के ठीक चुना बोले चला बोले नियम लगा इलेक्ट्रॉनिक और प्रिंट मीडिया एडवर्टाइजमेंट पर जनाई दी बोले कुछ কোহিমা ডিষ্ট্ৰিক্ট ভিতৰতে সব এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ খানকে মিলি কিনা মদত কৰিবলৈ আৰু ইটো ষ্টেটিটৰী জানকাৰী খান্দে খতা মানিবলৈ খবৰদাৰ কৰিছে। চৰকাৰপাৰা কৈছে কি CBSE ক্লাছ 12 এক্সামিনেশ্যনতে অন স্ক্ৰীন মাৰ্কিং OSM ছিষ্টেম পাৰা ইভেলুৱেশ্যন কামতে ট্ৰান্সপেৰেঞ্চি আৰু অবজেক্টিভিটি বঢ়াই দিছে। নিউ দিল্লীতে আজি দিন CBSE পৰা ডিক্লেয়াৰ কৰা ক্লাছ 12 ৰিজাল্টছ ওপৰত চিন্তা কৰা জনাই কিনে ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন পৰা স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি সঞ্জয় কুমাৰ পৰা কৈছে কি ষ্টুডেণ্টছ খান পৰা মাৰ্কিং আৰু পাছ পাৰ্চেণ্টেজতে কমতি হোৱা দেখি পাইছে। তাই কৈছে কি ষ্টুডেণ্টছ খান লগা ভাল নিমিত্তে সবচে দৰকাৰী ৰাখি আছে আৰু কৈছে কি যোন বাচ্চাবি তাই ভাৱনা কৰা হিচাপ পৰা কমতি মাৰ্কছ নাপাব লাগে। শ্ৰী কুমাৰ পৰা কৈছে কি OSM তো এটা নতুন ছিষ্টেম নহয় আৰু ইটো 2014 সময় ইণ্ট্ৰডিউচ কৰিছে আৰু ইটো কিছুমান ইউনিভাৰ্চিটিজ আৰু ইণ্টাৰনেশ্যনেল বৰ্ডছ খান পৰা চলাইছে। শ্ৰী কুমাৰ পৰা কৈছে কি পহিলা সময় আনচাৰশ্বীটছ খান তো ঠিক ৰিজনেল অফিচাৰ্ছ খানতে চাই থাকিছে হলিবি ইটো OSM লগা নতুন ছিষ্টেম পৰা ইভেলুৱেশ্যন তো জিঅ'গ্ৰাফিকেল বাউণ্ডাৰিজ পৰা বি দূৰ লৈ যাইছে। ইটো আকাশবাণী কোহিমা পৰা আপোনাক খবৰ দি আছে। তাজা খবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্ট আৰু AIR আণ্ডাৰস্কৰ কোহিমাতে ফ'ল' কৰিবি। আপুনি কাৰণে এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাতে বি শুনিব পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। মিনিষ্টাৰ অফ ৰোড এণ্ড ব্ৰিজেছ জি কাইটো IA পৰা কমিউনিটি গ্ৰোথ আৰু উন্নতি নিমিত্তে মজবুত কষ্টমাৰী চৰকাৰী আৰু ছ'চিয়েল ৰিফৰ্মছ থাকিবলৈ মাতিছে। যেনে বততে যোৱাকালি চুমি কুখামি সহ জেনেৰেল কনফাৰেঞ্চতে বাদ কৰি কিনে মিনিষ্টাৰ পৰা বস্তি চিফটেঞ্চ খানকে আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপছ খান লগত মিলিবলৈ খিলাফ খাপাৰ কৰিছে। কেলে কলে ইটোৰ পৰা লিডাৰশ্বিপ আৰু চৰকাৰীতে দিগদাৰ আনে। আৰ্টিকল 371A আৰু নাগালেণ্ড ভিলেজ এণ্ড ট্ৰাইবেল কাউন্সিল এক্টে ৰেফাৰ কৰি কিনে তাই পৰা বস্তি লিডাৰশ্বিপ বডিজ খানকে মিলি কিনে থাকিবলৈ আৰু ইলেক্টৰেল কৰাপশ্যনটো ঠিক বনাবলৈ মিলি কিনা মেহনত কৰিবলৈ ওপৰত মাতিছে। তাইৰ পৰা আহি কিনা থাকিয়া ট্ৰাইবেল লিডাৰছ লেজিছলেটৰছ বস্তি চিফটেঞ্চ আৰু কমিউনিটি মেম্বাৰ্ছ খান সবকে কনষ্ট্ৰাকটিভ প্ৰেক্টিচ কৰিবলৈ আৰু মানুহ খান লগা আলাগ থাকিয়া আইডেণ্টিটিটো বচাই কিনে ৰাখিবলৈ অনুৰোধ কৰিছে। গাড়ী খানতে ৰিলিজিয়াছ চিম্বলছ আৰু ষ্টিকাৰছ খান বান কৰা মামলা ওপৰত বাদ কৰি কিনা শ্ৰী আইয়ে পৰা এনেকা চিম্বলছ খান পৰা আইডেণ্টিটি আৰু ছ'চিয়েল ছাৰ্ভিচটো দেখাই কৰি কিনা চাৰ্জেছ আৰু NGOs খান লগা হিচা ওপৰত ডিফেণ্ড কৰিছে। MLA এণ্ড এডভাইজাৰ ৱাটাৰ ৰিচৰ্চেছ টংবাং অজুকম পৰা যোৱাকালি ডিমাপুৰতে থিয়ালা ইমচিন পৰা আউ দালেক্টে লিখিয়া চামানিৰ থি চিন্তি চুবাহ লগা একটা বায়োগ্ৰাফি লঞ্চ কৰিছে। লেট থি চিন্তি চুবাটো নাগালেণ্ড টিকেট লগা ইউনাইটেড ফ্ৰণ্ট পৰা 1969 চময় ইছিম য়ং কনষ্টিটুৱেঞ্চি পৰা নাগালেণ্ড লেজিছলেটিভ এছেম্বলিতে এলেক্ট হৈছে। তাই পৰা 10 এছেম্বলি ইলেকশ্যনছ কণ্টেষ্ট কৰিছে আৰু 7 জিতিছে। ইভেণ্টে বাদ কৰি কিনে এডভাইজাৰ পৰা শ্ৰী চিন্তি চুবাকে এটা ভিজনেৰী লিডাৰ আৰু ফাডাৰলি ফিগাৰ এনেকা মাতিছে যোন লগা জ্ঞান মৰম আৰু মন দিয়া কাম পৰা তাই লগা মানুহ খানকে দিগদাৰী সময় আগে লৈ যাইছে। তাই কৈছে কি শ্ৰী চিন্তি চুবা লগা জীৱন পৰা আহিয়া জেনেৰেশ্যন খানকে তাই লগা লেগেচি পৰা ইনস্পিৰেশ্যন উঠাবলৈ ওপৰ আৰু একটা আগে বঢ়িয়া ছ'চাইটি নিমিত্তে কাম কৰিব কাৰণে কৈ কিনে তাকত কেৰেক্টাৰ মেহনত কৰিয়া আৰু ছেল্ফলেছ ছাৰ্ভিচটো দেখাইছে। অল কমাৰ্চিয়েল ভেহিকল এছ'চিয়েচন ACVA ৱখাতে এছ'চিয়েট পাষ্টাৰ WTBC জোৰানথাং হুমচুৰ পৰা আজিৰ দিন মেম্বাৰ্ছ খানকে মন দিবলৈ আৰু ঈশ্বৰকে আগে ৰাখিবলৈ কৈ কিনে VDB হলতে তাই খান লগা 12th ফাউণ্ডেশ্যন ডে খুচি মনাইছে। ফাউণ্ডিং মেম্বাৰ ৰেইনব'মো হুমচো পৰা ওৱান গভৰ্ণমেণ্ট ওৱান টেক্সটো এছ'চিয়েচন লগা মিছন ওপৰত জনাই কিনে হাউচ পৰা ড্ৰাগ ফ্ৰী ৱকা কেম্পেইনতে মদত কৰিবলৈ ৰিজল্ভ কৰিছে। পহিলা লোকেল ভেহিকল অ'নাৰশ্বিপ ওপৰত ৰিজলিউশ্যন পকা কৰিছে আৰু চাইমন এজনকে ACVA ৱকা ডিষ্ট্ৰিক্ট লগা জইণ্ট ছেক্ৰেটাৰী এনেকা এপইণ্ট কৰিছে। খবৰ চেষ্টা আৰু পৰা হেডলাইন জনাই আছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা AI আৰু ডীপ টেকটো আহিয়া ইকনমিৰ লগা দৰকাৰী পিলাৰ্ছ এনেকা মাতিছে। নাগা হস্পিটেল অথৰিটি কোহিমা লগা কলেজ অফ নাৰ্ছিং তে ইণ্টাৰনেশ্যনেল এইডচ কেণ্ডেলাইট মেমৰিয়েল মানাইছে। ডিপুটি কমিশ্যনাৰ কোহিমা পৰা নেশ্যনেল ফ্লেগ ঠিক চলাবলৈ আৰু তাই লগা ডিগনিটি ৰাখিবলৈ ওপৰত খোটা মানিবলৈ জনাইছে। আৰু চৰকাৰ পৰা কৈছে কি CBSE ক্লাছ 12 এক্সামিনেশ্যনছতে অন স্ক্ৰীন মাৰ্কিং ছিষ্টেম পৰা ইভেলুৱেশ্যনতে ট্ৰান্সপেৰেঞ্চি আৰু অবজেক্টিভিটি বঢ়াই দিছে। আজি চাম লগা নাগামিজ খবৰ ইয়াতে শেষ কৰিছে। শুনি থাকিবি কালি পুজোৰ 7:25 মিনিটতে নাগামিজ খবৰ আনি দিব।